নমস্কাৰ, মই হিমাংশু শেখৰ বৈশ্য, পলাশবাৰী সমষ্টিৰ এইবাৰ এন ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী। কাইলৈ অৰ্থাৎ 5 এপ্ৰিল তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজয় সংকল্প সভাত সম্বোধন কৰাৰ লগতে এক বিশাল ৰেলীত অংশগ্ৰহণ কৰিব। সেয়েহে কাইলৈ আবেলি 2 বজাত ৰামপুৰ খেলপথাৰত সমূহ পলাশবাৰী ৰাইজক উপস্থিত হৈ এই জনসভাত অংশগ্ৰহণ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।